নমস্কাৰ, মই ৰূপেশ গোৱালা, ডুমডুমা সমষ্টিৰ সকলো ৰাইজলৈ সেৱা আৰু নমস্কাৰ জনাইছোঁ। এইবাৰ বিধানসভা নিৰ্বাচনত 82 নং ডুমডুমা বিধানসভা সমষ্টিৰ পৰা ভাৰতীয় জনতা পাৰ্টীয়ে মোক দলীয় প্ৰাৰ্থী হিচাপে মনোনীত কৰাৰ কথা সকলোৱে জ্ঞাত। নিৰ্বাচনৰ এই প্ৰচাৰ অভিযানৰ মাজত মই যিমান দূৰ পাৰিছোঁ ৰাইজৰ কাষ চাপি আশীৰ্বাদ ল'বলৈ চেষ্টা কৰিছোঁ। সময় আমাৰ হাতত একেবাৰে সীমিত হোৱাৰ বাবে মই ইচ্ছা থকা স্বত্বেও সকলো ভোটাৰ ৰাইজক ব্যক্তিগতভাৱে সাক্ষাৎ কৰিব নোৱাৰাৰ বাবে মই দুঃখিত। কিন্তু মই তথাপিও চেষ্টা কৰিছোঁ যিমান সংখ্যক ৰাইজক মই ব্যক্তিগতভাৱে সাক্ষাৎ কৰিব পাৰোঁ এই এটা সীমিত সময়ৰ মাজত মই লগ কৰিবলৈ যত্ন কৰিছোঁ, আগলৈ কৰিম। ডুমডুমাবাসী ৰাইজক পুনৰবাৰ সেৱা জনাই বিনম্ৰতাৰে অনুৰোধ জনাম যে মই বিগত 5টা বছৰত আপোনালোকৰ প্ৰতিনিধি হিচাপে আপোনালোকক সেৱা কৰাৰ সুযোগ পাইছিলোঁ আপোনালোকৰ আশীৰ্বাদৰ বাবে। অহা 9 তাৰিখে ভোটদান আছে। এই ভোটদানৰ বেলিকা আপোনালোকে সকলোৱে আমাৰ এই 5 বছৰীয়া কাৰ্যকালৰ আমি যিখিনি কাম কৰিব পাৰিছোঁ সেই কাম কাজখিনিক বিবেচনা কৰি আগন্তুক সময়ৰ বাবে আপোনালোকৰ আশীৰ্বাদ আমাক আগবঢ়াব বুলি আমি আশাবাদী। মই এটাই অনুৰোধ জনাম, 9 তাৰিখে যাতে সকলো ভোটদাতা ৰাইজ ভোট কেন্দ্ৰলৈ যায় তাৰ বাবে মই অনুৰোধ জনাইছোঁ। কাৰণ এইটো গণতন্ত্ৰৰ চবতকৈ ডাঙৰ উৎসৱ আৰু আমি প্ৰতিগৰাকী দেশৰ নাগৰিক এই উৎসৱত অংশগ্ৰহণ কৰিব লাগে। আৰু এটা কথা মই ৰাইজক অনুৰোধ জনাম, সেই কথাটো হ'ল যে আমাৰ সদায় ডুমডুমা বিধানসভা সমষ্টিত ভোটৰ পুলিঙৰ হাৰ যথেষ্ট আশাজনক নাথাকে। গতিকে এইবাৰ যাতে প্ৰতিগৰাকী ভোটাৰ ৰাইজ বা বিশেষকৈ নতুন ভোটাৰসকল ভোট কেন্দ্ৰলৈ গৈ নিজৰ গণতান্ত্ৰিক অধিকাৰ যাতে সাব্যস্ত কৰে তাৰ বাবে মই বিনম্ৰতাৰে অনুৰোধ জনালোঁ। আৰু স্বাভাৱিকতে এই নিৰ্বাচনৰ এগৰাকী প্ৰাৰ্থী হিচাপে ভোটদাতা ৰাইজৰ ওচৰত মই পুনৰবাৰ সেৱা জনাই আপোনালোকৰ সকলোৰে আশীৰ্বাদ কামনা কৰিছোঁ, যাতে আপোনালোকৰ আশীৰ্বাদেৰে পুনৰবাৰ মই এই বিধানসভা নিৰ্বাচনত জয়যুক্ত হৈ আপোনালোকৰ সেৱা কৰাৰ আৰু এবাৰ যাতে সুযোগ লাভ কৰোঁ তাৰ বাবে পুনৰবাৰ মই বিনম্ৰতাৰে আপোনালোকক অনুৰোধ জনাই মোৰ ক'ব লগাখিনি মই সামৰিছোঁ। নমস্কাৰ, ধন্যবাদ, ভাৰত মাতা কি জয়।